Iya, Akak Bani. বাতৰিৰ সৈতে মই প্ৰণীতা দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি কোকৰাঝাৰৰ দুটমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ 57 সংখ্যক বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰিব। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দেশত নিৰ্মিত প্ৰথম চিপ চলিত বছৰতে মুকলি কৰা হ'ব বুলি প্ৰকাশ কৰিছে। ভাৰতে জাৰ্মানীক চেৰ পেলাই 2028 চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰূপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্য আৰু দক্ষিণ অংশত হোৱা প্ৰচণ্ড ঘূৰ্ণীবতাহৰ ফলত 19 লোকৰ মৃত্যু হৈছে আৰু ভাৰতীয় মল্লযুঁজ সংঘই ছিনিয়ৰ এছিয়ান চেম্পিয়নশ্বিপৰ বাবে 30 মল্লযুঁজাৰুক বাছনি কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি অসমৰ দেৰগাঁৱত নতুন ৰূপত সজাই তোলা অত্যাধুনিক লাচিত বৰফুকন পুলিচ একাডেমি মুকলি কৰে আৰু একাডেমিৰ আৱাসগৃহ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে অসম দ্ৰুতগতিত বিকাশৰ দিশে অগ্ৰসৰ হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজ্যখনলৈ শান্তি ঘূৰি আহিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচেষ্টাৰ বাবে ৰাজ্যখনৰ প্ৰায় আটাইবোৰ উগ্ৰপন্থী গোট শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহিছে আৰু কেইবাটাও গোটে অস্ত্ৰ সম্বৰণো কৰিছে। ৰাজ্যখনত শান্তি বিৰাজ কৰিছে আৰু ইয়াৰ ফলস্বৰূপে ব্যৱসায় খণ্ডৰ উন্নয়ন ঘটিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ব্যৱসায় খণ্ডৰ উন্নয়নৰ ফলত যুৱ প্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰকল্পৰ বাবে 3,00,000 কোটি টকা যোগান ধৰিব আৰু ইয়াৰ ফলত আন্তঃগাঁথনি খণ্ড শক্তিশালী হৈ উঠিব। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে আজিৰ দিনটো ৰাজ্যখনৰ আৰক্ষীৰ বাবে এটা সোণালী দিন আৰু বীৰ লাচিত বৰফুকনলৈ এয়া প্ৰকৃত শ্ৰদ্ধাঞ্জলি। ৰাজ্য চৰকাৰে দেৰগাঁও পুলিচ একাডেমী চৌহদত আৰক্ষী চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা কৰিছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। তেওঁ কয় যে পূৰ্বৰ দশকসমূহৰ তুলনাত ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি উন্নত হৈছে আৰু অপৰাধৰ হাৰ 50%ৰো অধিক হ্ৰাস পাইছে। কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুষ্ঠানত অংশ লৈ কয় যে এই অত্যাধুনিক আৰক্ষী একাডেমীৰ জৰিয়তে দেশৰ শ্ৰেষ্ঠ আৰক্ষী কৰ্মী সাজু হৈ উঠিব আৰু এই আৰক্ষী কৰ্মীসকল নতুন যুগৰ অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ সমৰ্থ হ'ব। অনুষ্ঠানত বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু আন ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দেৰগাঁৱৰ অনুষ্ঠানৰ পাছতে গৃহমন্ত্ৰীগৰাকী আইজললৈ যায়। তাত তেওঁ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ প্ৰায় 150 পুৰণি চাউনিটো আইজল নগৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগৰ জোখচঙলৈ স্থানান্তৰিত কৰা অনুষ্ঠানত ভাগ লয়। অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে কয় যে আছাম ৰাইফলছৰ চাউনি জোখচাঙলৈ স্থানান্তৰিত কৰাটো ৰাজ্যখনৰ উন্নয়নৰ বাবে এটা উল্লেখযোগ্য মাইলৰ খুঁটিৰূপে পৰিগণিত হ'ব। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে বিগত 10 উত্তৰ পূৰ্বাঞ্চলৰ সুদৃঢ়কৰণ আৰু সংহতিৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আহিছে। মোদী চৰকাৰে অঞ্চলটোত পৰ্যটনৰ পৰা প্ৰযুক্তিলৈ ক্ৰীড়াৰ পৰা মহাকাশলৈ আৰু কৃষিৰ পৰা উদ্যমশীলতালৈকে সকলো ক্ষেত্ৰতে অভূতপূৰ্ব উন্নয়ন কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি নিশাটো আইজলৰ ৰাজভৱনত কটায়। শ্ৰীশ্বাহে আজি কোকৰাঝাৰৰ দুটমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ 57 সংখ্যক বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰিব। নতুন দিল্লীলৈ উভতি যোৱাৰ পূৰ্বে তেওঁ গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলত নতুন ফৌজদাৰী আইন 3খনৰ ৰূপায়ণ সন্দৰ্ভত অঞ্চলটোৰ 8 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 30 মাৰ্চত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 120 সংখ্যক খণ্ড। প্ৰধানমন্ত্ৰীয়ে মন কী বাতৰ আসন্ন খণ্ডটিৰ বাবে জনসাধাৰণৰ দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1800-11700 শুল্কবিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও জনসাধাৰণে দিহা পৰামৰ্শ প্ৰেৰণ কৰিব পাৰে। মন কী বাতৰ এই খণ্ডটিৰ বাবে 28 মাৰ্চলৈ প্ৰেৰণ কৰা দিহা পৰামৰ্শ গ্ৰহণ কৰা হ'ব। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ বাতৰি বিভাগৰ ৱেবছাইট আৰু নিউজ অন এআইআৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰচাৰ হ'বলগীয়া লেক্স ফ্ৰিডমেনৰ সৈতে হোৱা পডকাষ্ট সাক্ষাৎকাৰ শুনিবলৈ জনসাধাৰণক আহ্বান জনাইছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে ফ্ৰিডমেনৰ সৈতে তেওঁৰ এই সাক্ষাৎকাৰক আনন্দদায়ক বুলি অভিহিত কৰিছে। এই কথোপকথনক শ্ৰীমোদীৰ শৈশৱ, হিমালয়ত পাৰ কৰা সময় আৰু ৰাজহুৱা জীৱনসহ ভালেমান বিষয় সামৰি লোৱা হৈছে। শ্ৰীফ্ৰিডমেনে কৈছে যে তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে প্ৰায় 3 ঘণ্টা ধৰি কথা পাতে। সামাজিক মাধ্যমৰ এটা পোষ্টত পডকাষ্টাৰগৰাকীয়ে এই কথোপকথনক তেওঁৰ জীৱনৰ সবাতোকৈ প্ৰভাৱশালী আলোচনা বুলি অভিহিত কৰিছে। ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দেশত নিৰ্মিত প্ৰথম চিপ চলিত বছৰতে মুকলি কৰা হ'ব বুলি প্ৰকাশ কৰিছে। কালি চেন্নাইত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰি তেওঁ কয় যে দেশত নিৰ্মিত চাৰি প্ৰকাৰৰ চিপ অহা দুবছৰত মুকলি কৰা হ'ব আৰু ভাৰতে দেশত নিৰ্মিত চিপ টেছলা ফক্সৱাগনৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ যোগান ধৰিবলৈ সমৰ্থ হ'ব। তেওঁ কয় যে দেশত বৰ্তমান পাঁচটা ছেমিকণ্ডাক্টৰ নিৰ্মীয়মান অৱস্থাত আছে। কৃষিত AI প্ৰযুক্তি ব্যৱহাৰ সন্দৰ্ভত এগৰাকী ছাত্ৰই সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে চৰকাৰে এই খণ্ডৰ বিকাশৰ বাবে 10,000 কোটি টকাৰ আবণ্টন দিছে। অহা বছৰ গণৰাজ্য দিৱসৰ দিনা ঘোষণা কৰিবলগীয়া 2026 বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। 31 জুলাই মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন আৰু পৰামৰ্শ অকল ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ মাধ্যমেৰে অনলাইন যোগেহে দাখিল কৰিব পৰা যাব। পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহৰ ভিতৰত অন্যতম। ইয়াৰ জৰিয়তে কলা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, চিকিৎসা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক বিদ্যা, অসামৰিক সেৱা, ৰাজহুৱা সেৱা আৰু বাণিজ্য তথা উদ্যোগৰ দৰে ক্ষেত্ৰসমূহত লাভ কৰা অভূতপূৰ্ব আৰু বিশেষ সাফল্যৰ বাবে এই সন্মান প্ৰদান কৰা হয়। চিকিৎসক আৰু বিজ্ঞানীৰ বাহিৰে চৰকাৰী সেৱক আৰু ৰাজহুৱা খণ্ডৰ কোম্পানীৰ কৰ্মচাৰীসকল এই সন্মানৰ বাবে যোগ্য বুলি বিবেচনা কৰা নহয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতে জাৰ্মানীক চেৰ পেলাই 2028 চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰূপে পৰিগণিত হ'ব বুলি মৰ্গন ষ্টেনলি নামৰ গোলকীয় বিত্তীয় সেৱা কোম্পানীৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে। প্ৰতিবেদনত কোৱা হৈছে যে 2023 চনত ভাৰতীয় অৰ্থব্যৱস্থাৰ পৰিসৰ 3,50,000 কোটি ডলাৰ আছিল আৰু 2026 চনত এই পৰিসৰ 4,70,000 কোটি ডলাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। মৰ্গন ষ্টেনলিয়ে প্ৰকাশ কৰা মতে 2028 চনত ভাৰতীয় অৰ্থব্যৱস্থা 5,70,000 ডলাৰলৈ বৃদ্ধি পাব আৰু দেশখনে জাৰ্মানীক চেৰ পেলাব। ভাৰত বিশ্বৰ সবাতোকৈ চাহিদাযুক্ত উপভোক্তা বজাৰৰূপে পৰিগণিত হৈছে আৰু গোলকীয় অৰ্থনৈতিক বাছনি তালিকাত দেশখনৰ স্থান উন্নত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ মধ্য আৰু দক্ষিণ অংশত হোৱা প্ৰচণ্ড ঘূৰ্ণীবতাহৰ ফলত 19 জন লোকৰ মৃত্যু হৈছে। এই ঘূৰ্ণীবতাহত বহু ঘৰ আৰু বাহন ক্ষতিগ্ৰস্ত হৈছে। মিছৰিত সৰ্বাধিক 11 জন লোকৰ মৃত্যু হৈছে। এই ঘূৰ্ণীবতাহৰ ফলত টেক্সাছ, অক্লাহামা, আৰ্কাছাছ, মিছৰি, ইলিনয় আৰু ইণ্ডিয়ানাত 2,60,000ৰ অধিক বাসগৃহ আৰু ব্যৱসায় প্ৰতিষ্ঠানৰ বিদ্যুৎ সৰবৰাহ ব্যাহত হৈছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মন্দাভিয়াই আজি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ফিট ইণ্ডিয়া মহোৎসৱৰ উদ্বোধন কৰিব। সুস্থ আৰু সক্ৰিয় জীৱনশৈলী তথা মেদবহুলতামুক্ত ৰাষ্ট্ৰৰ প্ৰসাৰ এই তিনিদিনীয়া মহোৎসৱৰ মূল উদ্দেশ্য। এই মহোৎসৱৰ সময়ছোৱাত স্কিপিং, পাঞ্জা, ক্ৰিকেট, বলিং, স্থিৰ চাইকেল চালনাৰ লেখীয়া ভালেমান খেলৰ আয়োজন কৰা হ'ব। ভাৰতীয় মল্লযুঁজ সংঘই অহা 25-30 মাৰ্চলৈ জৰ্ডানৰ আম্মানত হ'বলগীয়া ছিনিয়ৰ এছিয়ান চেম্পিয়নশ্বিপৰ বাবে বিশ্ব চেম্পিয়নশ্বিপত পদক বিজেতা দীপক পুনিয়া আৰু অন্তিম পংঘালকে ধৰি 30 গৰাকী মল্লযুঁজাৰুক বাছনি কৰিছে। ভাৰতীয় মল্লযুঁজ সংঘই বাছনিৰ বাবে আয়োজন কৰা অনুশীলনৰ পৰা পুৰুষৰ ফ্ৰী ষ্টাইল আৰু গ্ৰীক ৰোমান শৈলীৰ লগতে মহিলাৰ শাখাসমূহত যোগদানৰ বাবে 10 গৰাকীকৈ মল্লযুঁজাৰু নিৰ্বাচন কৰা হৈছে। ভাৰতীয় মল্লযুঁজাৰু সংঘই প্ৰকাশ কৰা মতে এই বাছনি প্ৰক্ৰিয়াটো অধিক প্ৰতিযোগিতামূলক আৰু স্বচ্ছ কৰাৰ বাবে সমগ্ৰ দেশৰে শীৰ্ষ মল্লযুঁজাৰুসকলক ইয়াত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। মুম্বাই ইণ্ডিয়ানছে যোৱা নিশা মুম্বাইত অনুষ্ঠিত ফাইনেলত দিল্লী কেপিটেলছক 8 ৰাণত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ দখল কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি হৰমনপ্ৰীত কৌৰৰ 66 ৰাণৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 149 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত দিল্লী কেপিটেলছে 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 141 ৰাণে কৰিবলৈ সমৰ্থ হয়। হৰমনপ্ৰীত কৌৰক প্লেয়াৰ অব দ্য মেচ আৰু নেট শিৱৰ ব্ৰণ্টক প্ৰতিযোগিতাৰ মোষ্ট ভেলুৱেবল প্লেয়াৰ হিচাপে ঘোষণা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি কোকৰাঝাৰৰ দুটমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ 57 সংখ্যক বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰিব। ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দেশত নিৰ্মিত প্ৰথম চিপ চলিত বছৰতে মুকলি কৰা হ'ব বুলি প্ৰকাশ কৰিছে। ভাৰতে জাৰ্মানীক চেৰ পেলাই 2028 চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰূপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে। আমেৰিকা যুক্তৰাষ্ট্ৰ মধ্য আৰু দক্ষিণ অংশত হোৱা প্ৰচণ্ড ঘূৰ্ণীবতাহৰ ফলত 19 জন লোকৰ মৃত্যু হৈছে আৰু ভাৰতীয় মল্লযুঁজ সংঘই ছিনিয়ৰ এছিয়ান চেম্পিয়নশ্বিপৰ বাবে 30 গৰাকী মল্লযুঁজাৰুক বাছনি কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।